Ea, Akashbani. Batari khwete moi Dolly Devi. Etiar pradhan batari khumu hoise. Rashtriya Durjog Sahari Bahini NDRF-r protistha dibokh upolokkhe pradhanmantri Narendra Modiye shubhechha gyapon korise. Switzerland-r Davos-ot ajire pora oha 23 January loi World Economic Forum-r sammilon onusthito hobo. কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকশিত ভাৰত জি ৰামজি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী ৰাডোশ্ল চিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আজি নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRF-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ শলাগ লয়। শ্ৰীমোদীয়ে কয় যে দুৰ্যোগৰ সময়ত NDRF-ৰ বিষয়াসকলে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে। এয়া আটাইতকৈ প্ৰশংসনীয় সেৱা বুলি উল্লেখ কৰি তেওঁ কয় যে NDRF আন্তৰ্জাতিকভাৱে প্ৰশংসিত হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহেও NDRF-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে NDRF-ক বিশ্বাসৰ স্তম্ভ আখ্যা দি কয় যে দুৰ্যোগৰ সময়ত দেশে NDRF-ৰ ওপৰত ভৰসা কৰে। দেশখনক দুৰ্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্প সফল কৰাৰ ক্ষেত্ৰত NDRF-এ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আত্মাহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ছুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা অহা 23 জানুৱাৰীলৈ ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ 56 সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশ ল'ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ 100গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্ৰতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰলেণ্ডৰ চহৰখনত বাহৰ পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ যোশী আৰু কে ৰামমোহন নাইডু এই সন্মিলন উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে। অসমৰ উপৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কেইগৰাকীয়ে বিনিয়োগকাৰীসকলৰ সন্মুখত নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেশখনলৈ ইতিমধ্যে ৰাওনা হৈছে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণৰ সুযোগ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্নাবিছো সন্মিলনত অংশ লোৱাৰ বাবে ৰাওনা হৈছে। এই সন্মিলনত দেশৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব। ডাভোছত বিশ্বৰ উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰববীসকলৰ লগত ৱৰ্ল্ড ইকনমিক ফৰামত অসমক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মা হ'ব প্ৰথমগৰাকী অসমীয়া। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ফৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনত অসমক আগশাৰীলৈ লৈ যোৱাৰ দিশত পদক্ষেপ ল'ব। তেওঁ এই ফৰামত 17খনতকৈও অধিক বৈঠকত অংশ লোৱাৰ লগতে বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ কথা। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ডঃ হৰিণী অমৰাসুৰিয়া ৱৰ্ল্ড ইকনমিক ফৰামৰ 56 সংখ্যক সন্মিলনত অংশ লোৱাৰ বাবে দেশখনৰ পৰা ৰাওনা হৈছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাখনো দেশৰ নেতাৰ সৈতে এলানি দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ কথা। এই আলোচনাৰ কালত অৰ্থনৈতিক সহযোগিতা, বিনিয়োগৰ সা সুবিধা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ তথা দেশখনৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সহযোগিতা বিষয়সমূহে স্থান লাভ কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকশিত ভাৰত জি ৰামজি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে MGNREGAৰ জৰিয়তে কংগ্ৰেছে দিয়া সুবিধাসমূহ কেৱল কাগজতে সীমাবদ্ধ আছিল। দলটোৱে নিজৰ আদৰ্শ, ধাৰণা আদি ত্যাগ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে দৰিদ্ৰ কল্যাণ তথা দেশৰ প্ৰগতিৰ সৈতে কংগ্ৰেছ দলৰ কোনো সম্পৰ্ক নাই। শ্ৰীচৌহানে কয় যে বিকশিত ভাৰত জি ৰামজি আইনৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ পূৰ্বৰ 100-দিনীয়া নিয়োগ নিশ্চিতিৰ পৰিৱৰ্তে 125-দিনীয়া নিয়োগ নিশ্চিতিৰ ব্যৱস্থা কৰা হৈছে। এম জি এনৰেগাৰ অধীনত 10 কোটি সম্পদ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ ইয়াৰে 8.5 কোটি সম্পদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত সৃষ্টি হোৱা বুলি প্ৰকাশ কৰে। শ্ৰীচৌহানে লগতে কয় যে মোদী চৰকাৰৰ নেতৃত্বত 25 কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰা হৈছে। বিকশিত ভাৰত জিৰাম জি আইনত অনুসূচিত জাতি জনজাতি মহিলা দিব্যাংগ তথা দৰিদ্ৰসকলক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। এই আইন অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ্মসংস্থাপন প্ৰদান কৰাত ব্যৰ্থ হলে নিবনুৱা ভাট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি শ্ৰীচৌহানে সদৰি কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী ৰাডোশ্ল চিকৰস্কীৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ডঃ জয়শংকৰে কয় যে ভাৰতে ঐতিহাসিকভাৱে পোলেণ্ডৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। শেহতীয়াকৈ দেশখনৰ সৈতে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময় তথা অৰ্থনৈতিক সহযোগিতাপূৰ্ণ সম্পৰ্ক স্থাপন হৈছে। আজি বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি সন্দৰ্ভতো আলোচনা কৰা হয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। তদুপৰি প্ৰতিৰক্ষা, নিৰাপত্তা, শক্তি আৰু ডিজিটেল অংশীদাৰিত্ব সন্দৰ্ভতো আলোচনা কৰা হয় বুলি ডঃ জয়শংকৰে জানিবলৈ দিয়ে। পোলেণ্ডৰ সৈতে ভাৰতে কৰা বাণিজ্য $7 বিলিয়নতকৈ বৃদ্ধি হৈছে বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। ভাৰতে পোলেণ্ডত $3 বিলিয়ন বিনিয়োগ কৰি দেশখনৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ দিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ঔপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ পাৰ্বতী গিৰিয়ে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। শ্ৰীমোদীয়ে কয় যে স্বাস্থ্যসেৱা, নাৰী সবলীকৰণ আৰু সংস্কৃতিৰ দৰে খণ্ডত তেওঁৰ বৰঙণি প্ৰশংসনীয়। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত যোৱা মাহত প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰিৰ প্ৰসংগ উত্থাপন কৰি কয় যে 16 বছৰ বয়সত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা গিৰিৰ দৃষ্টান্তমূলক জীৱনগাথাই প্ৰতিটো প্ৰজন্মক উৎসাহিত কৰি থাকিব। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচন সূচী অনুসৰি আজি দিনৰ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালিত হ'ব। মনোনয়ন পত্ৰসমূহ বিয়লি 4 বজাৰ পৰা চালি জাৰি চোৱা হ'ব। সন্ধিয়া 6 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজন হলে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীনাড্ডাক 2019 চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু 2020 চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল। মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ মালেগাঁও মানমান ঘাইপথত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত 4 গৰাকী লোক নিহত হোৱাৰ লগতে 2 গৰাকী লোক গুৰুতৰভাৱে আহত হয়, লগতে আন 20 গৰাকী যাত্ৰী সামান্যভাৱে আহত হয়। মালেগাঁৱৰ ৱাৰহানে গাঁৱৰ সমীপৰ পুৱতি নিশা 3 বজাৰ আশে পাশে পুনেৰ পৰা মালেগাঁও অভিমুখী এখন ব্যক্তিগত যাত্ৰীবাহী বাছ আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে। পাকিস্তানৰ কৰাচীৰ গুল প্লাজাত হোৱা বৃহৎ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। যোৱা নিশা 4জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু এতিয়াও 60জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলৰ বিষয়াসকলে প্ৰকাশ কৰা মতে উদ্ধাৰ অভিযানত 3জন লোকৰ দেহাৱশেষ উদ্ধাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত এগৰাকী শিশুও আছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRFৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। ছুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা অহা 23 জানুৱাৰীলৈ ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলন অনুষ্ঠিত হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকশিত ভাৰত জি ৰাম জি আইন সন্দৰ্ভত দেশবাসীক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী ৰাডোশ্ল চিকৰস্কীৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আজি নতুন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 3 বজাত।